যিচয়া ৩৭ অধ্যায়। সেই কথা শুনা মাত্ৰেই ৰজা হিজকিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে আৰু জিহুৱাৰ গৃহলৈ গ'ল। চট কাপোৰ পিন্ধা ৰজাৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা আৰু পুৰোহিতসকলৰ বৃদ্ধ লোকক আমোচৰ পুত্ৰ যিচয়া ভাববাদী ওচৰলৈ পঠাই দিলে। তেওঁলোকে তেওঁক ক'লে, যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয় কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে, সেইদৰেই আজি সংকট, তাৰণা আৰু অপমানৰ দিন হয়। যি ৰবচাকীক নিজৰ প্ৰভু ৰজা অসুৰিয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ জিহুৱাই সেই ৰবচাকীৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ জিহুৱাই নিজে শুনা কথাৰ বাবে হয়তো দণ্ড দিব। সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্ৰাৰ্থনা উৎসৰ্গ কৰক। সেয়ে ৰজা হিজকিয়াৰ ডাকবোৰ যিচয়াৰ ওচৰলৈ আহিল। যিচয়াই তেওঁলোকক ক'লে, তোমালোকৰ গৰাকীক কোৱা, জিহুৱাই কৈছে, তুমি যি বাক্য শুনিলা আৰু যিহৰ দ্বাৰাই ৰজাৰ অসুৰিয়াৰ ডাকবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা। চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম আৰু তেওঁৰ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভতি যাব। মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম। তাৰ পাছত ৰবচাকীয়ে উভতি গৈ ৰজা অসুৰিয়াই লিবনাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে, কাৰণ তেওঁ শুনিলে যে ৰজা লাখিছৰ পৰা আঁতৰি গ'ল। তেতিয়া ৰজা অসুৰিয়াই শুনিলে যে ক্ৰুচ আৰু মিচৰীয়া দেশৰ ৰজা তিহাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে। সেয়ে তেওঁ বাৰ্তাৰে সৈতে বাৰ্তাবাহকক হিজকিয়াৰ ওচৰলৈ পঠিয়ালে, যিহুদাৰ ৰজা হিজকিয়াক কোৱা, যি ঈশ্বৰত তুমি ভৰসা কৰিছা, ৰজা অসুৰিয়াৰ হাতত জেৰুচালেমক শুধাই দিয়া নহ'ব বুলি তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক। চোৱা, ৰজা অসুৰিয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা। মোৰ পূৰ্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গুজন, হাৰণ, ৰেচফ আৰু তলছাৰত থকা এডনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে। সমাতৰ ৰজা, অৰ্পদৰ ৰজা, চববৰিমৰ নগৰৰ ৰজা, হেনাৰ আৰু ইবাৰ ৰজাসকল ক'ত আছে? হিজকিয়াই বাৰ্তাবাহকসকলৰ পৰা পত্ৰখন গ্ৰহণ কৰিলে আৰু পঢ়িলে। তাৰ পাছত তেওঁ জিহুৱাৰ গৃহলৈ গৈ জিহুৱাৰ সন্মুখত পত্ৰখন মেলি দিলে। হিজকিয়াই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, সেই কৰূপ দুটাৰ মাজত বাস কৰা ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱা, আপুনি ঈশ্বৰ, পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। হে জিহুৱা, কাণ পাতি শুনক, হে জিহুৱা, আপোনাৰ চকু মেলি দৃষ্টি কৰক, আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ সনহেৰিবে কৈ পঠোৱা সকলো কথা শুনক। হে জিহুৱা, এইটো সত্য যে অসুৰিয়াৰ ৰজাসকলে সকলো দেশবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে, কিয়নো সেইবোৰ দেৱতা নহয় কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন। সেয়ে অসুৰিয়াসকলে সেইবোৰ বিনষ্ট কৰিলে। এই হেতুকে হে আমাৰ ঈশ্বৰ জিহুৱা, অকল আপুনিয়েই যে জিহুৱা, ইয়াক পৃথিৱীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁ হাতৰ পৰা আমাক নিস্তাৰ কৰক। তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিজকিয়াৰ ওচৰলৈ বাৰ্তা পঠিয়াই ক'লে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, কাৰণ তুমি অসুৰৰ ৰজা সনহেৰিবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা। তেওঁ বিষয়ে জিহুৱাই কোৱা কথা এই, কুমাৰী চিয়ন জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে আৰু তোমাক হাঁহিছে, জেৰুচালেম জীয়াৰীয়ে তোমালৈ মূৰ জোকাৰিলা। তুমি কাক অপেক্ষা আৰু অপমান কৰিলা, আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰে কথা কৈছা, আৰু অহংকাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ বিৰুদ্ধেই কৰিলা। তুমি তোমাৰ দাগবোৰৰ দ্বাৰাই প্ৰভুক অপেক্ষা কৰিলা আৰু কলা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্বতবোৰৰ টিঙলৈকে লিবানুনৰ ওখৰ স্থানলৈ উঠি গ'লো, আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্তভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম। মই কুঁৱা খান্দিলো আৰু বিদেশী পানী খালো, আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিছৰৰ সকলো নদীবোৰ শুকুৱাম। বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলো, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকৰী কৰিলো, সেই বিষয়ে তুমি শুনা নাইনে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুভেদ্য নগৰবোৰ হ্ৰাস কৰি উচ্ছন্ন ভগ্ন ৰাখি কৰিবলৈ ইয়াত আছে। তাৰ নিবাসীসকল দুৰ্বল আছিল, তেওঁলোক চূৰ্ণ বিচূৰ্ণ হৈ লৰ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূব দিশৰ বতাহৰ আগত ঘৰৰ ছালত বা পথাৰত গজা ঘাঁহৰ দৰে। কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্ৰুদ্ধ, এই সকলোকে মই জানিছো। তুমি মোৰ বিৰুদ্ধে কৰা ক্ৰুদ্ধৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকুটা আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা সেই বাটেদিয়েই তোমাক উভতাই পঠাম। তোমাৰ বাবে এইয়ে এক চিন হ'ব যে এই বছৰত নিজে উৎপন্ন হোৱা শস্য আৰু দ্বিতীয় বছৰত তাৰ পৰা উৎপন্ন হোৱা শস্য তোমালোকে ভোজন কৰিবা, কিন্তু তৃতীয় বছৰত তোমালোকে নিশ্চয়কৈ কঠীয়া সিঁচি শস্য দাবা আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা। যিহুদা বংশৰ ৰক্ষা পোৱাৰ অৱশিষ্ট লোকে পুনৰাই পোখা মেলিব আৰু ফলৱান হ'ব, কাৰণ জেৰুচালেমৰ পৰা অৱশিষ্ট লোক আৰু চিয়োন পৰ্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব। বাহিনীসকলৰ জিহুৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব। এই হেতুকে ৰজা অসূৰিয়াৰ বিষয়ে জিহুৱাই এই কথা কৈছে, তেওঁ এই নগৰলৈ নাহিব, ইয়ালৈ এপাত কাঁড়ো নামাৰিব, ইয়াৰ সন্মুখলৈ ঢাল লৈ নাহিব আৰু ইয়াৰ বিৰুদ্ধে হাদাম নাবান্ধিব। জিহুৱাই কৈছে যে তেওঁ যি বাটেদি আহিল সেই বাটেদিয়েই উভতি যাব, তেওঁ এই নগৰত নুসুমাব। মই নিজৰ আৰু মোৰ দাস দায়ুদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম। তাৰ পাছত জিহুৱাৰ দূতবোৰে ওলাই গৈ অসূৰীয়াসকলৰ চাউনীত আক্ৰমণ কৰিলে আৰু 185,000 লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা হ পৰি থকা দেখিলে। সেইবাবে অসূৰৰ ৰজা সনহেৰিবে ইজৰাইল ত্যাগ কৰি ঘৰলৈ উভতি গৈ নিনবীত বাস কৰিলে। তাৰ পাছত তেওঁ নিজৰ নিক্ষুক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে অৰ্ডমেলক আৰু সৰেশ নামৰ তেওঁ পুত্ৰ দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰত দেশলৈ পলাই গ'ল। পাছত তেওঁৰ পুত্ৰ এছৰ সদ্দুনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।